মই ৰাস্তা মোবাইলত ফোন দিলি কিতাপে আৰু কিতাপ বেটাই আগে তো।